Ea Akakbani. বাতৰি সৈতে মই নিৰুপমা বৰঠাকুৰ আৰু মোৰ সৈতে আছে জিন্তি ৰাণী ডেকা। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, উচ্চতম ন্যায়ালয়ে ৱাকফ সংশোধনী আইন 2025 সন্দৰ্ভত চলি থকা গোচৰটোৰ ক্ষেত্ৰত অন্তৱৰ্তীকালীন আদেশ জাৰি কৰাটো স্থগিত ৰাখিছে। অপাৰেচন সিন্দুৰৰ অধীনত পাকিস্তানী সন্ত্ৰাসবাদীৰ গোপন ঘাটিসমূহ ধ্বংস কৰি ভাৰতে যোগ্য প্ৰত্যুত্তৰ দিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। ভাৰত আৰু পাকিস্তানৰ মাজৰ যিকোনো আলোচনা কেৱল পাকিস্তান অধিকৃত কাশ্মীৰক লৈহে হ'ব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে পুনৰবাৰ স্পষ্ট কৰিছে। কেন্দ্ৰীয় গৃহ উদ্যোগ মন্ত্ৰী এইচ ডি কুমাৰস্বামীয়ে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী ই ড্ৰাইভ আঁচনিৰ অধীনত বৈদ্যুতিন বাছ সেৱা আৰম্ভ কৰা বিষয়ক এখন বৈঠকত অধ্যক্ষতা কৰে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি খন্তেক সময় পাছতে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত গুজৰাট টাইটান্স লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ সন্মুখীন হ'ব। উচ্চতম ন্যায়ালয়ে ৱাকফ সংশোধনী আইন 2025 সন্দৰ্ভত চলি থকা গোচৰটোৰ ক্ষেত্ৰত অন্তৱৰ্তীকালীন আদেশ জাৰি কৰাটো স্থগিত ৰাখিছে। মুখ্য ন্যায়াধীশ বি আৰ গাবাই আৰু ন্যায়াধীশ অগষ্টিন জৰ্জ মাছিক লৈ গঠিত খণ্ড আদালতে এই আইনখনৰ আইনী বৈধতাৰ প্ৰত্যাহ্বান জনাই দাখিল কৰা কেইবাখনো আবেদন সন্দৰ্ভত গোচৰীয় পক্ষকেইটাৰ জ্যেষ্ঠ অধিবক্তা কপিল শিৱাল, অভিষেক মনু সিংভি আৰু ৰাজীৱ ধাৱন আৰু চৰকাৰী পক্ষৰ অধিবক্তা চলিচিটৰ জেনেৰেল তুষাৰ মেহতাৰ যুক্তি তিনিদিন ধৰি শুনাৰ পাছত আজি তিনিওটা বিষয় সন্দৰ্ভত অন্তৱৰ্তীকালীন আদেশ জাৰি কৰাটো স্থগিত ৰাখে। এই বিষয় তিনিটা হৈছে, আদালতে ইতিপূৰ্বে ৱাকফ সম্পত্তি বুলি ঘোষণা কৰা সম্পত্তি মুকলি কৰাৰ ক্ষেত্ৰত চৰকাৰৰ ক্ষমতা, ৰাজ্যিক আৰু কেন্দ্ৰীয় ৱাকফ বোৰ্ডসমূহত অমুছলমান সদস্যৰ অন্তৰ্ভুক্তি আৰু ৱাকফ সম্পত্তিৰ ক্ষেত্ৰত জিলা ন্যায়াধীশৰ ক্ষমতা। উল্লেখযোগ্য যে যোৱা কেইদিনৰ শুনানিত কেন্দ্ৰীয় চৰকাৰৰ অধিবক্তা চলিচিটৰ জেনেৰেল তুষাৰ মেহতাই ৱাকফ আইনখনক ধৰ্মনিৰপেক্ষ আইনী ব্যৱস্থা বুলি যুক্তি দৰ্শাই আৰু আদালতৰ দ্বাৰা এই ক্ষেত্ৰত স্থগিতাদেশ জাৰি কৰা কাৰ্য সংসদৰ ক্ষমতাৰ ওপৰত হস্তক্ষেপ কৰা হ'ব বুলি যুক্তি দাঙি ধৰে। অপাৰেচন সিন্দুৰৰ অধীনত পাকিস্তানী সন্ত্ৰাসবাদীৰ গোপন ঘাটিসমূহ ধবংস কৰি ভাৰতে যোগ্য প্ৰত্যুত্তৰ দিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। তেওঁ কয় যে সশস্ত্ৰ বাহিনীসমূহক প্ৰয়োজন অনুসৰি কাম কৰিবলৈ চৰকাৰে তেওঁলোকক সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰিছে আৰু ইয়াৰ সহায়ত বাহিনীসমূহে পাকিস্তানক শিৰনত কৰিবলৈ বাধ্য কৰোৱাইছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ সৈতে পাকিস্তানে কেতিয়াও প্ৰত্যক্ষভাৱে কোনো যুদ্ধত জয়ী হ'ব নোৱাৰে আৰু সেয়েহে দেশখনে সন্ত্ৰাসবাদক উদগনি দি যুদ্ধ জয়ৰ প্ৰয়াস কৰে। ৰাজস্থানৰ বিকানেৰত আজি এখন জনসভাত ভাষণ দি শ্ৰীমোদীয়ে এই কথা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে অপাৰেচন সিন্দুৰে সন্ত্ৰাসবাদৰ সৈতে যুঁজ দিয়াৰ বাবে তিনিটা নীতি নিৰ্ধাৰণ কৰিছে। তেওঁ কয় যে ভাৰতে সকলো ধৰণৰ সন্ত্ৰাসবাদী আক্ৰমণৰ যোগ্য প্ৰত্যুত্তৰ দিব আৰু এই প্ৰত্যুত্তৰৰ ধৰণ সন্দৰ্ভত দেশৰ সশস্ত্ৰ বাহিনীসমূহে প্ৰয়োজনীয় সিদ্ধান্ত গ্ৰহণ কৰিব। ভাৰত কোনো ধৰণৰ পৰমাণু ভাবুকিৰ দ্বাৰা শংকিত নহয় বুলিও শ্ৰীমোদীয়ে স্পষ্ট কৰি দিয়ে। প্ৰধানমন্ত্ৰীয়ে কয় যে পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত দেশৰ জনসাধাৰণে সন্ত্ৰাসবাদ সমূলি ধবংস কৰাৰ বাবে সংকল্প গ্ৰহণ কৰিছে আৰু সশস্ত্ৰ বাহিনীসমূহৰ সাহস আৰু বীৰত্বৰ সহায়ত দেশে এই সংকল্প পূৰণ কৰিছে। তেওঁ কয় যে পাকিস্তানে প্ৰতিটো সন্ত্ৰাসবাদী আক্ৰমণৰ উচিত মূল্য আদায় দিব লাগিব বুলি ভাৰতে স্পষ্ট কৰি দিছে। শ্ৰীমোদীয়ে লগতে কয় যে পাকিস্তানৰ সৈতে কোনো ধৰণৰ আলোচনা অথবা বাণিজ্য সম্ভৱ নহ'ব আৰু আলোচনা হ'লে পাক অধ্যুষিত কাশ্মীৰ সন্দৰ্ভতহে আলোচনা হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পূৰ্বে বিকানেৰৰ পালানাত আয়োজিত জনসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ বিকানেৰত 26,000 কোটিৰো অধিক টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে। এইসমূহৰ ভিতৰত 18খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত 1,100 কোটিৰো অধিক টকা ব্যয় সাপেক্ষ 103টা পুনৰ উন্নীতকৰণ অমৃত ষ্টেচন অন্যতম। উল্লেখযোগ্য যে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত 1,300টাৰো অধিক ৰেল ষ্টেচনক আধুনিক সা সুবিধা তথা আৰ্হিৰে পুনৰুন্নীত কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিকানেৰৰ পৰা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে নতুনকৈ উন্নীত কৰা 103টা অমৃত ভাৰত ষ্টেচন উদ্বোধন কৰে। তেওঁ মুম্বাইৰ বান্দ্ৰা টাৰ্মিনাছৰ পৰা ৰাজস্থানৰ বিকানেৰ ষ্টেচনলৈ চলিবলগীয়া এখন নতুন সাপ্তাহিক ৰেলগাড়ীৰো পতাকা জোকাৰি শুভাৰম্ভ কৰে। অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত মহাৰাষ্ট্ৰৰ মুঠ 15টা ষ্টেচনৰ পুনৰ উন্নয়ন কৰা হৈছে। ইয়াৰ ভিতৰত মুম্বাইৰ উপনগৰীয় অঞ্চলৰ 4টা ষ্টেচনো আছে। মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণন আৰু মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাৰ্ণাবিছে মুম্বাইৰ পাৰেল ষ্টেচনৰ পৰা আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰক্সা খাটছে জলগাঁৱৰ পৰা অনলাইনযোগে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই আঁচনিৰ অধীনত ষ্টেচনসমূহৰ পুনৰ উন্নীতকৰণৰ কাম খৰতকীয়াকৈ সম্পন্ন কৰাৰ বাবে মন্ত্ৰী শ্ৰীমতী খাটছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰেলমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। ভাৰত আৰু পাকিস্তানৰ মাজত আলোচনা সন্দৰ্ভত ভাৰতে নিজৰ পূৰ্বৰ স্থিতিকেই দোহাৰিছে। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত আজি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে একে সময়তে সন্ত্ৰাসবাদ আৰু আলোচনাৰ কথা চলিব নোৱাৰে। তেওঁ লগতে কয় যে ভাৰতে কিছু বছৰ পূৰ্বে পাকিস্তানক দিয়া সন্ত্ৰাসবাদীৰ তালিকাখন ভাৰতৰ হাতত অৰ্পণ কৰা সন্দৰ্ভত নতুন দিল্লীয়ে আলোচনা মুকলি ৰাখিছে। তেওঁ কয় যে জম্মু কাশ্মীৰ সন্দৰ্ভত কিবা আলোচনা অনুষ্ঠিত হলে সেই আলোচনা কেৱল পাক অধিকৃত কাশ্মীৰ সন্দৰ্ভতে হ'ব। সিন্ধু জল চুক্তি সন্দৰ্ভত মুখপাত্ৰগৰাকীয়ে কয় যে সীমান্তৰ সন্ত্ৰাসবাদক পাকিস্তানে সমৰ্থন দি থকা পৰ্যন্ত এই চুক্তি স্থগিত ৰখা হ'ব। মুখপাত্ৰগৰাকীয়ে কয় যে সন্ত্ৰাসবাদ সন্দৰ্ভত ভাৰতৰ স্থিতিৰ কথা বিশ্ব সম্প্ৰদায়ৰ আগত দাঙি ধৰিবলৈ ভাৰতে সৰ্বদলীয় প্ৰতিনিধি দল গঠন কৰিছে। বিশ্বৰ 33 দেশত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ স্থিতি আৰু সীমান্তত সন্ত্ৰাসবাদক উদগনি দিয়া ৰাষ্ট্ৰৰ বিষয়ে অৱগত কৰাবলৈ প্ৰতিনিধি দলসমূহক দায়িত্ব দিয়া হৈছে। এই 33 ৰাষ্ট্ৰৰ সৈতে ভাৰতৰ শক্তিশালী আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আছে আৰু এইসমূহ দেশৰ বেছিসংখ্যকেই ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্য ৰাষ্ট্ৰ।
কেন্দ্ৰীয় গুৰু উদ্যোগ মন্ত্ৰী এইচ ডি কুমাৰস্বামীয়ে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী ই ড্ৰাইভ আঁচনিৰ অধীনত বৈদ্যুতিন বাছ সেৱা আৰম্ভ কৰা বিষয়ক এখন বৈঠকত অধ্যক্ষতা কৰে। এই বৈঠকত প্ৰাথমিক পৰ্যায়ত তেলেংগানা, কৰ্ণাটক, দিল্লী আৰু গুজৰাটত এই সেৱা আৰম্ভ কৰা বিষয়ত আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী ই ড্ৰাইভ আঁচনিৰ চলিত পৰ্যায়ৰ অধীনত বেংগালুৰুলৈ প্ৰায় 4,500, হায়দৰাবাদলৈ 2,000, দিল্লীলৈ 2,800, আহমেদাবাদলৈ 1,000 আৰু চুৰাটলৈ 600 বৈদ্যুতিন বাছ আবণ্টন দিয়া হ'ব। বৈঠকত ভাষণ দি শ্ৰীকুমাৰস্বামীয়ে কয় যে নগৰাঞ্চলত স্থায়ী যাতায়াতৰ উন্নয়নৰ দিশে ভাৰতে বিশেষ সাহসী পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ লগতে কয় যে চৰকাৰে কেৱল বৈদ্যুতিক বাছৰ আবণ্টন দিয়াই নহয় বৰং ন ন উদ্ভাৱন আৰু পৰিৱেশৰ প্ৰতি সচেতনতাৰে দেশৰ পৰিবহণ ব্যৱস্থাৰ ভৱিষ্যতক সঠিক আকাৰ দিয়াৰ হকে কাম কৰি আছে। দেশৰ দৰিদ্ৰ শ্ৰেণীৰ জীৱন যাত্ৰা উন্নত কৰাৰ ক্ষেত্ৰত চৰকাৰে প্ৰৱৰ্তন কৰা সামাজিক আঁচনিসমূহে বিশেষ বৰঙণি আগবঢ়াইছে বুলি আজি বিজেপিয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দলৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ তুহিন সিনহাই নাৰী সবলীকৰণৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ আঁচনিখন এটা উজ্জ্বল উদাহৰণ বুলি প্ৰকাশ কৰে। শ্ৰীসিনহাই কয় যে দেশজুৰি 10,33,00,000 লোকক প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ সৈতে সংযুক্ত কৰা হৈছে। তেওঁ লগতে কয় যে এই আঁচনিৰ অধীনত সংযুক্ত হোৱা 85% অধিক লোকে নিয়মীয়াকৈ ৰন্ধন গেছ ব্যৱহাৰ কৰি আহিছে। বিশ্ব পৰিৱেশ দিৱসৰ পূৰ্বে চৰকাৰে আজি ৰাষ্ট্ৰজুৰি এখন দেশ এটা অভিযান, প্লাষ্টিক প্ৰদূষণ নিৰ্মূল শীৰ্ষক এটা সজাগতামূলক অভিযানৰ শুভাৰম্ভ কৰে। কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে পূৰ্বৰ এটা ভিডিঅ' সামাজিক মাধ্যমত প্ৰকাশ কৰি প্লাষ্টিকৰ ব্যৱহাৰৰ অৱসান ঘটাই বহনক্ষম জীৱন যাত্ৰাৰ বাবে সমূহীয়া সজাগতা গ্ৰহণৰ বাবে জনসাধাৰণক আহ্বান জনায়। মন্ত্ৰালয়ে এটা বিবৃতিৰ জৰিয়তে কয় যে এই অভিযানে ভাৰতৰ প্ৰথম গুৰুত্বপূৰ্ণ অভিযান পৰিৱেশৰ বাবে জীৱন যাত্ৰাৰ লগতে পৰিৱেশৰ নিৰাপত্তা আৰু ভাৰসাম্যতা ৰক্ষাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাক আলোকপাত কৰিছে। শ্ৰীলংকাৰ নৌবাহিনীয়ে আজি নাগাপট্টিনামৰ পৰা 4 মাছমৰীয়াক আক্ৰমণ কৰে। আক্ৰমণৰ বলি হোৱা মাছমৰীয়াকেইজনে প্ৰকাশ কৰা মতে কোৰিয়াকাৰাইৰ সমীপৰ মাছ মাৰি থকা অৱস্থাত দেশখনৰ নৌ সেনাবাহিনীৰ লোকে তেওঁলোকৰ ডিজেল গেলন, GPSৰ সা সৰঞ্জাম আজি কাঢ়ি লোৱাৰ লগতে মাছ মৰা জালসমূহো নষ্ট কৰে। ইয়াৰ পাছত তেওঁলোকক ডিজেল অবিহনে সাগৰত এৰি দিয়া হয় যদিও সাগৰত থকা আন নাৱৰ মাছমৰীয়াৰ সহায়ত তেওঁলোক পাৰলৈ ঘূৰি আহিবলৈ সমৰ্থ হয়। ঘটনা সন্দৰ্ভত এই মাছমৰীয়াকে এইজনে মীন বিভাগ, উপকূলীয় সামুদ্ৰিক গোট আৰু আৰক্ষীৰ ওচৰত এটা গোচৰ ৰুজু কৰিছে। তেওঁলোকে লগতে এই ঘটনাৰ উপযুক্ত পদক্ষেপ লোৱাৰ বাবে চৰকাৰক আহ্বান জনাইছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি খন্তেক সময় পাছতে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত গুজৰাট টাইটানছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ সন্মুখীন হ'ব। 7:30 আৰম্ভ হ'বলগীয়া খেলখনত গুজৰাট টাইটানছে টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন ডিচিত এগৰাকী ইজৰাইলী কূটনীতিবিদ হত্যা কৰা ঘটনাক ভাৰতে তীব্ৰ গৰিহণা দিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয় যে অপৰাধীক আইনৰ আওতালৈ অনা প্ৰয়োজন। বৈদেশিক মন্ত্ৰীগৰাকীয়ে ইজৰাইলী কূটনীতিবিদগৰাকীৰ শোকসন্তপ্ত পৰিয়াল আৰু বন্ধুবৰ্গলৈ সমবেদনাও জ্ঞাপন কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ আকৌ এবাৰ। উচ্চতম ন্যায়ালয়ে ৱাকফ সংশোধনী আইন 2025 সন্দৰ্ভত চলি থকা গোচৰটোৰ ক্ষেত্ৰত অন্তৱৰ্তীকালীন আদেশ জাৰি কৰাটো স্থগিত ৰাখিছে। অপাৰেচন সিন্দুৰৰ অধীনত পাকিস্তানী সন্ত্ৰাসবাদীৰ গোপন ঘাটিসমূহ ধ্বংস কৰি ভাৰতে যোগ্য প্ৰত্যুত্তৰ দিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। ভাৰত আৰু পাকিস্তানৰ মাজৰ যিকোনো আলোচনা কেৱল পাকিস্তান অধিকৃত কাশ্মীৰক লৈহে হ'ব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে পুনৰবাৰ স্পষ্ট কৰিছে। কেন্দ্রীয় গুৰু উদ্যোগ মন্ত্রী এইচ বি কুমাৰস্বামীয়ে আজি নতুন দিল্লীত প্রধানমন্ত্রী ই ড্রাইভ আঁচনির অধীনত বৈদ্যুতিন বাছ সেবা আরম্ভ করা বিষয়ক এখন বৈঠকত অধ্যক্ষতা করে। আৰু IPL ক্রিকেট প্রতিযোগিতাত আজি খন্তেক সময় পাছতে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হবলগীয়া এখন খেলত গুজৰাট টাইটান্স লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ সন্মুখীন হ'ব। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিছে।